জখৰীয়া ভাৱবাদী পুস্তক 13 অধ্যায়। সেইদিনা পাপ আৰু অসুস্থতা গুচাবলৈ দায়ুদৰ বংশ আৰু জিৰচালেমৰ নিবাসীসকলৰ কাৰণে এক ভুমুক খোলা যাব। বাহিনীসকলৰ জিহুৱাৰ ঘোষণা এই, সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ'ব। আৰু মই ভাববাদীসকলক আৰু অসুস্থিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম। তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ'লে তেওঁ জন্মদাতাৰ পিতৃ মাতৃয়ে তেওঁক ক'ব, তই জীয়াই নাথাকিবি, কিয়নো তই যীহোৱাৰ নাম লৈ মিছা কথা ক। আৰু সি প্ৰচাৰ কৰিলে তেওঁ জন্মদাতাৰ পিতৃ মাতৃয়ে তেওঁক খুচি মাৰিব। তেতিয়া এনে ঘটিব যে সেইদিনা প্ৰত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ'ব, আৰু তেওঁলোকে চল কৰিবৰ অৰ্থে নোমাল হ'লেও চোলা পুনৰ নিপিন্ধিব। কিয়নো তেওঁ ক'ব, মই ভাববাদী নহয়, মই কেৱল খেতিয়কহে, কিয়নো ল'ৰাকালৰে পৰা মই খেতি কৰি আহিছো। কিন্তু কোনোৱে তেওঁক ক'ব, তোমাৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ? তেতিয়া তেওঁ উত্তৰ দিব, মোৰ বন্ধুসকলৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ। মেৰ চাগ ৰখীয়া আঘাত কৰা, শেষকালৰ মহাযুঁজ আৰু ইজৰাইলৰ উদ্ধাৰ, অভিষিক্ত জনাৰ ৰাজত্ব। হে তৰোৱাল, তুমি মোৰ মেৰ চাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰ অহিতে সাৰ পোৱা। এইয়ে বাহিনীসকলৰ জিহুৱাৰ ঘোষণা, মেৰ চাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ চাগবোৰ ছিন্ন ভিন্ন হৈ যাব, কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম। জিহুৱাই কৰা ঘোষণা এই, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ'ব, তেওঁলোক অৱশিষ্ট নাথাকিব, কেৱল তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব। আৰু সেই তৃতীয় ভাগক মই জুইত হুমুৱাই ৰূপ খপাৰ দৰে খপিম, আৰু সোণ পৰীক্ষা কৰাৰ দৰে পৰীক্ষা কৰিম, তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক'ম, এইয়ে মোৰ প্ৰজা, আৰু তেওঁলোকে ক'ব, যীহোৱা মোৰ ঈশ্বৰ।